ও বটা হরি ওম,
কি হাল কেলা?
এই বড় কি
কেলা আমার পালি কেলা ঘোরা কোয়া আমার জাত
বলবো
কেলা ঘোরা কোয়া আমার জাত মাক সুদে এপিনে মোটর সাইকেল ল, এপিনে মোটর সাইকেল ল, এপিনে গাড়ি ল, ও যা তো যা। ওই তহতর কেলা হে পূর্ব পুরুষ বিচারি আস আস না কেলা আস বিচারি মাক সুদাই সুকা পা তোর অকুর হয় জান না জানে তো গম পাও না পাও তো তো যে তা মহা অকুর হয়
চন্দ্রবংশী
এ বালর চন্দ্রবংশী কেলা তই কেলা এটা মহা অকুর হয় জানা তোর নিজের চেহারা তো শাসন সম্মুখত আইনা এখনের সম্মুখত ঠিয় হয় তোর চেহারা তো কেনেকুয়া লাগে কেনেকুয়া লাগে কেনেকুয়া লাগে কসন
অকুর নিচিনা
হ্যাঁ মোর নিচিনা
দেখিলে ভয় খায় মোক কেলে
কেলে ভয় খায় কেলা তো এ তো ভয় খুয়াই ভাল পাও তারপর আকো পিটন খাও কেলা পুলিশের পর খা না খা কেলা মদ ঠিক সে খাই ল মদ খাই পেলা পুলিশ থানাত যাও যাও না যাও দাদাগিরি করিব কারণে তারপর তামাম পিটন দিয়ে কেলা পিঠিয়ে মুড়ে কেলা পিটন দি কেলা থপরা লগাই দিয়ে কেলা
বন্দুক আছে
বালর বন্দুক কেলা হাতত দায়ে লব ন কিয় বালর বন্দুক বে এখন হাতত কেলা নগা দায়ে লব
নয়
কেলা বালর দা তর ফালতু ফকচা তুই কেলা
বন্দনা লৈছে নহয়
বন্দনা লৈ থাক বন্দনা কে যাই সুদ গে যা
যদি কেলা পালে
মাইকি সুদিবই নোৱার বিল্লা ঘাটিত যাবই নোৱার আজি বিল্লা রেট কিটা পঠাইছো নহয় পারিবি 300-400 সেইবিলাক এইবিলাক একেবারে লোয়ার ক্লাস আপার ক্লাস যদি লব লাগে কেলা 18,000 দিব লাগিব বাল পারিবি আছে জেগায় জেগায় আছে মোর সরু ছালী জনী বিল্লাই তো হয় দেখিছেন নাই দেখিছেন নাই তাই যিখিনি ড্রেস করেছে সেইটো তো বিল্লার ড্রেস হয় নয় গেলা হয় নে নহয়
আপনি ফোন মারে নাই
নামারো কেলে মারিম কেলা বিল্লার লগত কথা পাতি কিবা লাভ আছে নেকি
কথা কেলে হেই নহয় আপনি যে লগে কোয়া নাই হয় গুয়াহাটি
বালর গুয়াহাটি কেলা মোর বিশ্বনাথ কেলা ভরি উঠাই উঠে লেতেরা ভরি দি উঠিছ নহয় কেলা মোর মনত আছে
নাই জান হয়
লেতেরা ভরি দি তই লেতেরা ভরি দি মোর উঠিছিল নে বিশ্বনাথ
এ সফা আছিল ভাই
বাল সফা আছিল কেলা বাল সফা আছিল মোর মনত আছে কেলা তই যে দুখন ভরি উঠাইছিল তো ভরি দিছিলি কেলা সুয়া
আইতার
আছে মেকুৰি তালৈ
ভাড়া আছে না মানুহ
আছে এটা এটা ৰুমত নাই এটা ইউনিটত পানীৰ প্ৰব্লেম আছে পানীৰ প্ৰব্লেম আছে
বাৰিষা দিনত এইখিনি গুৱাহাটীত হয়
পানী বহুত প্ৰব্লেম আছে পানী নাহে
চব কনক্ৰিট হৈ গল পানীটো তলত সোমাবলৈ জেগাই নাই
পানী নাই পানী এই চাপ্লাই পানী যিখিনি আহে ৰাতিপুৱা চবকে টানা টানি কৰি বাল্টিঙেদি উঠাই আছে তহঁতেতো গাঁৱত থাক কেলা ওকালতি কেনেকুৱা চলিছে কেলা ওকালতি আজিকালি জগতৰ ওকালতি মানুহ কাটা মাৰা চলি আছে গতিকে ওকালতি বহি আহি থাকিব নহয় কেলা
নাযায় মাতা কাৰা কৰি থাকিব মানে কাগজ চাগজ বনাই আছো এইচি বনাই আছো খালি হাইকোর্টত ভাল নেকি অলপ প্ৰেক্টিছ চেক্টিছ কৰিলে
কৰ কেলা যি কৰ কৈ থাক ভাল তহঁতৰ এখন হেৰি নাথাকে কেলা
না কৈম ইয়াতো কৰিম এইবিলাক চব হেৰি হে আৰু মিছা মায়া হে
মিছা ফাকি ফেক ফলছ ফনি গেলা চব
মই বোলো বটা হেৰি নহয় মোৰ ৱেবছাইট এটা বনাই দিয়ক অকল বাইকৰ ষ্টাণ্ড মাৰিম হব নাই
তই নিজে ডমেইন লওক এৰা
পইচা দিব লাগিব নেকি
এইটো দিব লাগিব 1800 প্ৰতি বছৰে
বছৰে হলে পাই
মই ল'ৰাটোৰ নামটো কৈ দিম সেইটো সেইটো আপাৰ অসমৰ ল'ৰা তই তারপর ইন্ডিয়া ওয়েব হোস্টিং তারপর তো হেই তো তার ডোমেইন তো ওঠর ডোমেইন তো লইলো তারপর মই ভরাই দি মোর হেৰি এটু কি সার্ভার মই 50 GB দি দিম 50 GB নহয় 10 GB 10 GB ফ্রি দি দিম যা
ইমান তো নালাগে আমার
সার্ভার তো মোর মোর সার্ভার পা চলাই দিম তো খালি ডোমেইন তো ডোমেইন ল নিজে
মোর নেট লগালো তো হেইটো ফাইবার BSNL
তেতিয়ালে তো নিজর নিজর প্রায় চলা এনি টাইম চলাই রাখিব লাগিব কিন্তু গেলা
এনি টাইম না অন করিব লাগিব
বড়িয়াকে PHP করে হেৰি এটা লগাই দিম তাতে হেতু যাই প্লাগ ইন করে দিবি তোর রাউটার হেৰিটোত লগাই দিবি আর কি IP এড্রেস তো তোর হেৰিয়ে যেতিয়া 1800 টাকা দিবি এইটো এইটো IP এড্রেস দিবি তোর ঘরের পা চলি থাকিব গেলা তো তাতে উঠাবি ঘরতে নিজের লোকেলি আপলোড করিবি লোকেলি সব চলি থাকিব লাউরা
এনে আপু হেল্প করিব
তো আগে এটা ডোমেইন ল
ডোমেইন ন পয়সা তো উঠাই লব
1800 টাকা এক বছর 1800 লাগিব গেলা ডেফিনেটলি
হব কাগজ দুটামান বনাই ল আৰু আৰু এটা বস্তু এটা হেৰি নহয় এতিয়া মই অনলাইন দেখিছো এইটো হেৰি বনাই এইটো কি ভাং পাইছে নাই খাবলৈ গেন্দা পাইছে নাই খাবলৈ
মোৰ আনাই মোক দি আছে নহয় মোৰ নিজৰ বস্তু মই পাই আছো
পাইছে নহয় ই গেন্দা পাইছে
সেউজীয়া 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 বস্তু পাইছে সেউজীয়া সেউজীয়া
এইখিনি নাখাব কফ হব
হলে হব মোৰ সেউজীয়া একেবাৰে গ্ৰীন
সেই বস্তুটো আপুনি 3-4 মাহ পিছত খাব লাগিব
নাখাওঁ মই নতুন বস্তু নতুন খাওঁ
খালি
অকল সেউজীয়া বস্তু খাওঁ মই গেলা মই ৰঙা বস্তু নাখাওঁ কাহ হওক বাল হওক আল হওক বাল হওক
যায়
অতুল বৰা কি কব অতুল বৰা তই কেলা অতুল বৰা বন্ধু নহয় কেলা তই কেলা অতুলৰ বন্ধু মই জানো ভাল অতুলৰ বন্ধু তই হিমন্তৰ বন্ধু কেলা তই জগতৰ গোটেই সোপা কেইটা বন্ধু কেলা তোৰ কাৰ কাৰ লগত বন্ধু আছে মই ভালকে জানো তই BJP গোটেই সোপা বন্ধু তোৰ কেলা তোক সেইটো তোক চাবি পকাই দিয়া কেলা তই সেইকাৰণে মোক ফোন কৰ তোৰ বহুত দীঘল হাত কেলা নহলে কেলা কেনেকে কেনেকে কেলা কোৰ্টত বহিব পাৰ বে বাল এতিয়া হাজাৰ উকিল ঘূৰি ফুৰিছে কেলা কোৰ্টত কোনে বহিব পাৰিছে তই পাৰিছ নহয়
আমাৰো নতুন কোৰ্ট
ডালৰ কেলা বিয়া পাতিবি নপাত
এই টাইম আছে পোৱা নাই নহয়
এটা গেধা হলি কেলা তোৰ বয়স কিমান হল এতিয়া
ছোৱালী নাই পোৱা মই
তোৰ বয়স কিমান হল
মোৰ 30 হব আৰু এইকেইদিন
কেলা 30 বছৰ বয়স হল কেলা লাউৰা বা বাৰীডাল হেৰিয়ে হল কেলা তোৰ পুৰা বেগেনাই হল ভাল ভনীয়েকটো বিয়া দিলিয়ে তেতিয়াহলে তই কিহৰ কাৰণে লাউৰা বহি আছ কেলা পলুৱাই লৈ আহ এজনী আহোমে পলুৱাই আনে যা ধৰি লৈ আহ এজনী বোকাখাটৰ পৰা
বোকাখাট
বহুত দূৰৰ পৰা আনিব লাগে কেলা ওচৰৰ পৰা আনিলে পলাই যাব নহয় বুয়াখাললৈ যাবি ৰাতি ৰাতি তোৰ গাড়ী আছে নহয় থাপ মাৰি ধৰিবি আৰু লৈ গুচি আহিবি খেলা খতম মই এইটো অডিঅ' অডিঅ'টো মই থৈ দিম কেলা বাল বুবা টিউবত কেলা থমেই থম এইটো ৰৌচন চলিয়া কেলা উকিল কেলা ই যাব এইটোকে বোকাখাটত কোনোবা যদি থাপ মাৰি যায় বোকাখাটৰ ছোৱালী কেলা ঠিকে থাক ওচৰত যাব কোনোবা দিনা এটা মুখখন চেপেটা কেলা আহোম ঘূৰা কোৱা হব জাত
চলিহা মানুহ যে আমাৰখিনিহে অকল আহোম নেকি বাকীখিনি অলপ বেলেগ হব
তোৰ মাৰে এতিয়াও হেৰি এইটো কি ঘৰ সাৰিয়ে আছেনে
আজিকালি ঘৰত মানে কি হল, এতিয়া আমাৰ ঘৰত এনে হালোৱা নিচিনাকে মানে
তোৰ ভনীয়াটো গলে, গতিকে মাৰে মাৰে ঝাৰু মাৰি আছে গতিকে এজনী বোৱাৰী আন কেলা।
হয় দেই, আপুনি মোক হেৰি কৰিব লাগিব,
কি বালৰ চকলং কৰি দিম যা,
চাকি জ্বলাই
সুধি লবি কেলা, তই নাজানো কেলা চকলঙত কেই বাপেৰক সুধিবি কেলা,
আমাৰ দেউতাও নাজানে এইবিলাক,
কিয় নাজানে সি কেলা, ই আহোমৰ জাত কেলা সি কিয় নাজানে বে,
হয় খালি আমাৰ আহোমৰ মানুহ বহুতে নাজানে,
কিয় নাজানে
নাজানে
আহোমৰ ভাষা, তহঁতে এশ আঠ কৰ, এশ আঠ কৰ কেলা,
এশ আঠ হব লাগে,
এশ আঠ
বুদ্ধ আমি বুদ্ধিষ্ট হেৰিয়তো এশ আঠ
ভালৰ বুদ্ধিষ্ট কেলা, বুদ্ধিষ্ট কিটা কেলা সিহঁতে ৰি ইনকাৰ্নেশ্যন নাজানে, ভালৰ
বুদ্ধিষ্ট গুৰুটো আমাৰ হিন্দু গুৰু সিদ্ধাৰ্থ
উল্টা চাইডে গৈছে কেলা, ই চব জানে কিন্তু একো নাজানা, বাউদ্ৰী পলাল যেনেকে তহঁতৰ ৰামকৃষ্ণ পৰমহংসও পলাল, যেনেকে বিবেকানন্দও পলাল কেলা, ভাল আচল কথা কোনেও কব নোৱাৰে, মই কৈ আছো কেলা, মই ক'লে কেলা নুকুন লাউৰা, মই এটা পগলা হয় নহয় কেলা, খাওঁ মদ কেলা মদ এই ভাল, তহঁতে মদো খাব নোৱাৰ, ভাঙো খাব নোৱাৰ কেলা, বিলাও চুধিব নোৱাৰ কেলা,
আপোনাৰ দিনা ক'ত পাৰিম
কেলা, ভালৰ আপোনা কেলা,
গৰু মাংস খোৱা বামুণ হয় নাই, কি বাগা আছিলে, বিফ বাগা মানে বাফ বাগা
নহয় মিডিয়াম ৱেল সি নিজে কব নোৱাৰিল নহয়, যাচোন ভিডিঅটো চাগে, সি নিজে নাজানে কেলা, চোৰৰ বাচ্চা বগা, সি নিজে নাজানে কোনটো কি হয়, মই কিন্তু জানো,
মই কিন্তু পুৰা চাই আছো না ভিলো,
আৰু কাখৰজনীয়ে কি কৈ আছে শুনিছিল নে, গৰিয়া কি গৰিয়া নহয় যে খ্ৰীষ্টিয়ান এজনী, কি কৈ আছিল জানা, তাই মোক চুধিবই নেকি ওপৰত উঠি, লাউৰা কেলা বগা কেইটাক মই ভালকে চিনি আহিছো ৰ,
এইটো কি বুলি কয় যে এটা যে এইটো ছোৱালীবিলাক যে নাচি থাকে যে কি বুলি
কয়, এইটো কি বুবি বাৰ গগবাৰ কেলা, লেকটা হয় নাচে আৰু এক ডলাৰ দি থাকিবি বুচত লগাই লগাই গেলা, এইটোকে তাই পেণ্টিত ভৰাব, পেণ্টি নিপিন্ধে গেলা যা, একো পেণ্টি চেণ্টি খোলা, পেণ্টি চাউথ ডেকটত পেণ্টি খোলা, কিন্তু নিউ জাৰ্চিত পেণ্টি পিন্ধি থাকে, চাউথ ডেকটত পেণ্টি খোলা পুৰা ফুল নুড, এইবিলাক চব চাই আহিছো যা, এইবিলাক চব দেখি আহিছো, চব গম পাইছো মই গেলা, সিহঁতক এনে পিতন দিম চাই থাকচোন মাক সুধে, নৰাজাব মৰিক আনিম বহাম নহয় কত, মই ডেস্কত বহি থাকিম নহয় গান্ধী মণ্ডপৰ ওপৰত, গান্ধী মণ্ডপৰ ডেস্ক এখন লম, এখন মস্ত ডাঙৰ ডেস্ক, পিছফালে এখন মস্ত ডাঙৰ ৰিভলভিং চেয়াৰ, তাতে মই বহি থাকিম আৰু সন্মুখত বহাম নহয়, যাতে তিনি মিনিট কুৱেশ্যন এণ্ড আনচাৰ হব নহয় কেলা, এই তই কি কৰিছিল, এইটো কৰিছিল নেকি, এইটো কৰিছিল, তিনি মিনিটহে কথা পতা কেলা, তাৰপিছত নহয় আৰু বেলেগ এটা আহিব, এইটো হবলৈ গৈ আছে, তাতে ভাবিছো এখন ড্ৰিম, ইটছ এ ড্ৰিম, ইটছ এ ফেক ফলছ ফনি, আৰু যদি সঁচা হয় কি হব গেলা, সঁচা যদি হয় কি হব, আল্লাহৰা সঁচা যদি হৈ যায় কি হব, সঁচা হলে কি হব, নহয় এতিয়াতো হোৱা নাই নহয়, হৈছে জানো, যদি হৈ যায়, যদিহে হৈ যায়, ওৱান ইন এ ট্ৰিলিয়ন চান্স, যদি এইটো সঁচা হয় ওৱান ইন এ ট্ৰিলিয়ন চান্স, এইটো লটাৰী লগাৰ নিচিনা কথা, আৰু যদি এইটো হয় গোটেই বিশ্ব কেলা টেলিভিশ্যনত দেখা পাব, অবে তিলক ভৰালে, অ কেলা শ্বিপিং কণ্টেইনাৰত ভৰালে, কি হব, গুৱাহাটীত ঘূৰি ফুৰ কেলা, চব দুমাত ধুম গুৱাহাটীত কেলা, G20 মাত কেলা, ন শুনা এইটো G20 ভৰাই দে কেলা, ভাল দলং গাঁৱতো ভৰাই দে কেলা, ডুমৰ দলং ফিল্ডত গৈছ নাই,
নাই যা, বুজিয়ে নাপালে, চিনি নাপালে খ্ৰীষ্টিয়ান ধৰ্মলৈ,
ডুমৰ দলং ফিল্ড এখন এয়াৰফিল্ড আছে, তাতে পুৰণা
এয়াৰফিল্ডৰ কথা কৈছে, এটা আছে নে ডুমৰ দলং, এটা ব্ৰিজ
মৌকুটি 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 আমাৰ পুৰণা ঘৰ
তাতে নে আপোনালোকৰ
ডুমৰ দলং ফিল্ডৰ পৰা বেছি দূৰ নহয় নাজিৰা ওচৰতে তই গৈছিলি তই গৈছিলি নহয় এপিনে মোক দেখুৱাইছিলি নহয় মেপখন তাতে এখন মস্ত ডাঙৰ মস্ত ডাঙৰ এখন শিলৰ ফলক আছে তাতে লিখা আছে লক্ষ্মীনাথ বৰঠাকুৰ বুলি এখন হাবি হাবিয়ে চাবিয়ে যাকে ঢাকি ধৰিছে কোনেও দেখা নাপায় এখন লক্ষ্মীনাথ বৰঠাকুৰ মৌখুটি কোনোবাই নিলে এইবিলাক কোনোবাই অধিকাৰ কৰিলে গেলা তাতে কমলা বাগান আছিলে ডাঙৰ কমলা বাগান কমলা খেতি হয় তাতে
যোৰহাটৰ যে এবাৰ পেহী নে কোনোবা এজন পেহী নে মাহী আছিলে
সেইজনী গল সেইজনী মৰিল
ঢুকালে ন কৈছিলে
সেইজনী মাৰি পেলালে গেলা
আজিকালি এনেকুৱাই শুনিছো দেই হয় নেকি
নিজৰ জীয়েকে মাৰি পেলালে নিজৰ পুতেকে মাৰি পেলাই আজিকালি মানুহ মাৰিবলৈ কি ডাঙৰ কথাটো দেখা নাই বন্দনাই মাৰিলে নহয় তাকে কি হিমন্তে কি কৈছে আগতে মতাই মাইকী মাৰিছে এতিয়া মাইকীয়ে মতা মাৰিছে কি ডাঙৰ কথাটো
আমাৰ ইয়াত গাঁৱত ওচৰতে গাঁৱে
জগতৰ জঘন্য এক্সিডেণ্ট আল বাল সেইবিলাক দেখি আছো মই থপা থপ মৰিছে থপা থপ মৰি থাকিব গেলা
কমব লাগে
দিলে
বতা হেৰি নহয় আপোনাৰ সেই এপটো চলি আছে নাই ভিডিঅ' চাই থাকে যে ঘৰটো
চলি আছে
সেইটো মই আগত চলাইছিলো নহয়
মোৰ ৱেবছাইটত তলত এডাল এইটো কি জেলৰ নিচিনা এখন যে পিকচাৰ আছে তাতে ক্লিক কৰিলে মোৰ দিনটোৰ ভিডিঅটো দেখা পাবি
আমি আমাৰ আপলোড কৰিছিলো ৱেবছাইট বন্ধ হ'ল
সেইটো আমেৰিকাতে গল নহয় আহিব এদিন ঘূৰি মোৰ কলা কলা বক্সটোত আছিলে তাতে মস্ত ডাঙৰ এটা মেচিন আছিলে তাতে
আপুনিতো এতিয়াতো ৰিটাৰ্ণ নহয় আৰু এনেও
হা
ৰিটাৰ্ণ নহয় আৰু বগা ৰেখলে
বগাটো মই যাবই লাগিব কেলা
যাব লাগিব
মিলিটেৰী জেটত যাম কেলা মই এনেই নাযাওঁ মই 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 এয়াৰ ইণ্ডিয়া বাল এয়াৰ ফ্ৰেন্স এইবিলাকত নাযাওঁ মই মিলিটাৰী জেটত যদি যাব নোৱাৰো মই নাযাওঁ সেইকেলা মিলিটাৰী জেটত মোৰ লগত কোনে কোনে যায় হাতত বন্দুক থাকিব লাগিব কেলা ভয় খাব নালাগিব মৰিবলৈ ৰেডি হৈ থাকিব লাগিব কাৰণ তাতে গুলীয়া গুলি হবই
আপুনি মোক দিব আৰু
মেচিন গান লৈ যাব লাগিব কেলা মেচিন গান চলাব জানিব লাগিব কেলা ভাল তাতে মাৰিম মই মাক সুধে বগা মাৰিবৰ কাৰণে যাম মই যেতিয়া যাম মই বগা অকল মাৰিম অকল বগা মাৰিম কেলা আৰু মই আগে বগা মৰাৰ আগতে নৰাধম শেষ কৰিব লাগিব গোটেই ভাৰতবৰ্ষ উল্টা পাল্টা কৰিব লাগিব গোটেই ভাৰতবৰ্ষৰ কথা গোটেই বিশ্ব যেতিয়া গম পাব যে এখন উল্টা পাল্টা হল কেলা কোনোবা এটা আহিছে তাৰপিছতে কেলা তাৰপিছতে মই মিলিটেৰী জেটত উঠিম আগে নুঠো কেলা গান্ধী মণ্ডপ গান্ধী মণ্ডপৰ ভিতৰত ভৰাই সোমাই লম তাৰপিছত অন্য কথা গান্ধীটো মই খেদি নিদিওঁ কাৰণ এটা চাপৰাচী এটা লাগে নহয় হাতত লাখুটি এডাল লৈ সি থাকক তাতে ভাবিছিলো পেলাই দিম বুলি নাই নেপেলাওঁ তাক থাকক তাতে
নিৰামিষ আজি
ভালে হৈছে দে মাৰক সূতা সূতা লৈ ঘৰ সৰাটো পুৰা বন্ধ কৰ, কেনে কৰিবি? এজনী ধৰি আন যা, মাৰক কবি এইটো কথা, এই অডিঅটো মাৰক শুনাবি, বুজিছা? এই অডিঅটো মাৰক শুনাবি, কবি যা এই তোক বৰ্তাই কৈছে যা এজনী ধৰি আন, মই আৰু সূতা লব নোৱাৰো, এইটো কি হেতাও লব নোৱাৰো, গতিকে এজনী আন,
আনিব লাগিব দেই,
যেনেকে তেনেকে চলি থাকিব নহয়, তই যি খাৱ তাৰ তই খোৱা আধাখিনি দি দিবি, তাই খেলা খতম তাতে খেলা, লক্ষ্মীম সদৈৱ সুমুখী প্ৰদাতি শম্ভু, গতিকে মই যদি মোৰ ওচৰত যদি বিচাৰিছা, মোক যোনে বিচাৰে সি তাৰে বিয়া হৈ যায়, কাৰণ প্ৰপালিকাই বিচাৰি আছিলে মোৰ বিয়াখন হব নেকি, পাতিছিলো
নাই
নীলোৎপলে বিয়াখন পাতিবলৈ কাৰণে, কোন কিমান কষ্ট কিমান তাহাঁতৰ উৎপাত, তথাপিতো বিয়া হৈ গল, এই কৃষ্ণা ডেকা পেটলিজনী তাইও বিয়া হবলৈ চেষ্টা কৰি আছিলে, মোৰ লগত উৎপাত কৰি আছে, বিয়াখন হৈ গল নাই, পেটলিক কোনেও বিয়া নকৰে, কিন্তু হৈ গলতো, গতিকে মোক যোনে মনেদি বিচাৰে তাৰ বিয়া মই পুতুংকে পাতি দিওঁ, মোৰ বিয়া পাতাৰ ক্ষমতা বহুত বেছি, গতিকে তোৰ বিয়াখন হৈ যাব, যা ছয় মাহৰ ভিতৰত তোৰ বিয়া হৈ গৈ আছে,
ছয় মাহৰ ভিতৰতে কৰাই দিব,
যা তোৰ বিয়া হৈ যাব ছয় মাহৰ ভিতৰত, গেলা যা এতিয়া ফোনটো থ, হামু দে,
ঠিক আছে
হামু দে, যা থ,
গুড নাইট বটা,
মই এইটো অডিঅ পঠাই আছো তোলে,
হৰিঅম হৰিঅম
হৰিঅম,
নিদিব কাটি দিব,
নাই মই দিমেই দিম,
ঠিক আছে ঠিক আছে।